নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ সৈতে মই ভাস্বতী দেৱী। এতিয়া শুনক প্ৰধান বাতৰি। ৰাজ্যৰ 76 সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ প্ৰস্তুতি অব্যাহত। গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কাৰ্যসূচী ঘোষণা। জাপানৰ ভূমি, আন্তঃগাঁথনি, পৰিবহণ আৰু পৰ্যটন ৰাজ্যমন্ত্ৰী ফুৰুকাৱা য়াছুছিক সাক্ষাৎ কৰি দেশখনৰ সৈতে সম্পৰ্ক সুদৃঢ় কৰাৰ বিষয়ে আলোচনা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কামাখ্যাৰ দেৱোত্তৰ বৰ্ডৰ নামত হোৱা বুজন পৰিমাণৰ ধনৰ কেলেংকাৰী সন্দৰ্ভত বিধি বলবৎকাৰী সঞ্চালকালয়ৰ অভিযান। বংগোপসাগৰৰ শীতল বতাহৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ তাপমাত্ৰা নিম্নগামী। ৰাজ্যৰ বিভিন্ন প্ৰান্তত যোৱা নিশা মজলীয়া ভূমিকম্পৰ জোকাৰণি। আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতাত উন্নত প্ৰদৰ্শন কৰা 19 বছৰৰ অনুৰ্ধ খেলুৱৈৰ এটা দলক প্ৰশিক্ষণৰ বাবে স্পেইনলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত। 76 সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ বাবে দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানতো পূৰ্ণ প্ৰস্তুতি চলিছে। গণৰাজ্য দিৱসৰ সময়ছোৱাত যাতে কোনোধৰণৰ কুটাঘাতমূলক ঘটনা সংঘটিত হ'ব নোৱাৰে তাৰ বাবে আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা গঢ়ি তুলিছে। খানাপাৰাৰ অসম পশুপালন আৰু পশু চিকিৎসালয় খেলপথাৰত হ'বলগীয়া কাৰ্যসূচীত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই পতাকা উত্তোলন কৰিব। আনহাতে পূৰ্ব নিৰ্ধাৰিত ঘোষণা অনুসৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এইবাৰ ডিব্ৰুগড়ত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব। ৰাজ্য চৰকাৰৰ মন্ত্ৰীসভাৰ সদস্যসকলৰ লগতে আন আনসকলে পতাকা উত্তোলন কৰিবলগীয়া স্থান কালি মুখ্য সচিব ডঃ ৰবি কোটাই অধিসূচনাযোগে প্ৰকাশ কৰিছে। সেই অনুসৰি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে দৰঙত, কৃষিমন্ত্ৰী অতুল বৰাই শিৱসাগৰত, ৰাজহ মন্ত্ৰী কেশৱ মহন্তই বঙাইগাঁৱত, হস্ততাঁত আৰু বস্ত্ৰশিল্প মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই চিৰাঙত, বন আৰু পৰিৱেশ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কামৰূপত, শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে ধেমাজিত, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে নগাঁৱত, পৰিবহণ মন্ত্ৰী যোগেন মোহনে মাহমৰা সমজিলাত, বিত্তমন্ত্ৰী অজন্তা নেওগে গোলাঘাটত, জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই শোণিতপুৰত, উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী বিমল বৰাই যোৰহাটত, জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই নলবাৰীত, ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী নন্দিতা গাৰলোচাই বৰপেটাত, শক্তিমন্ত্ৰী প্ৰশান্ত ফুকনে তিনিচুকীয়াত, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰী কৌশিক ৰায়ে কাছাৰত, পশুপালন মন্ত্ৰী কৃষ্ণেন্দু পালে শ্ৰীভূমিত, শ্ৰমিক কল্যাণ মন্ত্ৰী ৰূপেশ গোৱালাই লখিমপুৰত, বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্যই কোকৰাঝাৰত, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ডিপুত, ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰলোচাই হাফলঙত, বিটিআৰৰ উপ মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ চন্দ্ৰ বসুমতাৰীয়ে ওদালগুৰিত আৰু অসম বিধানসভাৰ উপাধ্যক্ষ নোমল মমিনে গোৱালপাৰাত পতাকা উত্তোলন কৰিব। ইপিনে ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে গোৱালপাৰা জিলাত গণৰাজ্য দিৱসৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰা হৈছে। জিলাখনৰ প্ৰশাসনে গোৱালপাৰা চহৰৰ জে টি এছ খেলপথাৰত গণৰাজ্য দিৱস পালন কৰিব। জিলাখনত গণৰাজ্য দিৱসৰ সময়ছোৱাত যাতে কোনোধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। নদীপথৰ লগতে অসম মেঘালয় সীমান্তৰ স্পৰ্শকাতৰ অঞ্চলসমূহতো প্ৰশাসনে তালাচী অব্যাহত ৰাখিছে। একেদৰে তিনিচুকীয়া জিলাতো গণৰাজ্য দিৱসৰ প্ৰস্তুতি পূৰ্ণগতিত চলিছে। গণৰাজ্য দিৱসৰ সৈতে সংগতি ৰাখি জিলাখনত আগতীয়াকৈ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মাজত চিত্ৰাংকন, কুইজ, ৰচনা আৰু শ্লোগান লিখা প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ৰাজ্যৰ 10 উদ্যমীক দিল্লীত হ'বলগীয়া গণৰাজ্য দিৱসৰ কুচকাৱাজলৈ বিশেষ অতিথি হিচাপে আমন্ত্ৰণ জনোৱা হৈছে। আমন্ত্ৰণ লাভ কৰা উদ্যমীসকলৰ ভিতৰত আছে ধুবুৰীৰ নমিতা এম মাৰাক, কোকৰাঝাৰৰ বিউটি ৰামচিয়াৰী, চিৰাঙৰ মীনা মোছাহাৰী, শোণিতপুৰৰ ইউৰিকা ডব্লিউ ডি ৱাগাম, ধেমাজিৰ অনিল পেগু, গুৱাহাটীৰ গোপাল কৰ্মকাৰ, শিৱসাগৰৰ প্ৰিন্স ফুকন, মৰিগাঁৱৰ প্ৰণৱ সিং, কামৰূপ মহানগৰৰ ত্ৰিবেণী বৰগোহাঁই আৰু নিৰ্মল চৌধুৰী আছে। বিভিন্ন ক্ষেত্ৰত লাভ কৰা সাফল্যৰ বাবে এই উদ্যমীকেইগৰাকীক গণৰাজ্য দিৱসৰ কুচকাৱাজলৈ আমন্ত্ৰণ জনোৱা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ অধীনত গুৱাহাটীৰ ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠানৰ উদ্যোগত আজি এই উদ্যমীকেইগৰাকীক দিল্লীলৈ বুলি ৰাওনা হ'ব। এইবেলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰামৰ্শ অনুসৰি বিভিন্ন ক্ষেত্ৰত সফল আৰু দক্ষ উদ্যমীক তেওঁলোকৰ পৰিয়ালৰ সদস্যসহ কুচকাৱাজত বিশেষভাৱে সংৰক্ষিত আসনত বহিবলৈ দি সন্মান জনোৱা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি টকিঅ'ত জাপানৰ ভূমি, আন্তঃগাঁথনি, পৰিবহণ আৰু পৰ্যটন ৰাজ্যমন্ত্ৰী ফুৰুকাৱা য়াছুছিক সাক্ষাৎ কৰি দেশখনৰ সৈতে সম্পৰ্ক সুদৃঢ় কৰাৰ বিষয়ে বিশদভাৱে আলোচনা কৰে। পৰ্যটনক সমৃদ্ধি তথা অসম আৰু জাপানৰ মাজতপূৰ্ণ সম্পৰ্ক সুদৃঢ়কৰণৰ সঁচাৰ কাঠি বুলি অভিহিত কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে চৰাইদেউ মৈদাম আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে চাহ বাগিচা আৰু মনোমোহা গল্ফ কৰ্ছসমূহ জাপানী পৰ্যটকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ'ব পাৰে। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে ন্যায় বিভাগৰ ৰাজ্যমন্ত্ৰী কুমুৰা মাছাহিৰোক সাক্ষাৎ কৰি জাপানৰ কোম্পানীসমূহৰ বাবে অসমত বিনিয়োগৰ সুচল পৰিৱেশ সৃষ্টিৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা অসম চৰকাৰে দেশখনৰ কোম্পানীসমূহৰ বাবে এখন উদ্যোগিক উদ্যান স্থাপনৰ পৰিকল্পনা লৈছে বুলি অৱগত কৰে। তদুপৰি অসমৰ প্ৰতিভাৱান আৰু দক্ষতাসম্পন্ন যুৱক যুৱতীয়ে জাপানত কৰ্মচাৰীৰ চাহিদা পূৰণ কৰাত কেনেদৰে সহায় কৰিব সেই বিষয়ে মুখ্যমন্ত্ৰীয়ে মন্ত্ৰীগৰাকীৰ সৈতে আলোচনা কৰে। এই আলোচনাকালত ভাৰত আৰু জাপানৰ মূল্যবোধ, ৰীতি নীতি আৰু গৌতম বুদ্ধৰ আদৰ্শৰাজিয়ে কিদৰে দুয়ো দেশৰ মাজত আধ্যামিক সেতু গঢ়ি তুলিছে সেই বিষয়েও স্থান লাভ কৰে। মুখ্যমন্ত্ৰীয়ে লগতে জাপানৰ খাদ্য প্ৰসংস্কৰণ কোম্পানী কামেডা ছেইকাৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰীলেখ ৰাজ জুনেজাৰ সৈতেও আলোচনাত মিলিত হৈ তেওঁক অসমৰ সমৃদ্ধিশালী খাদ্য প্ৰসংস্কৰণ খণ্ডত বিনিয়োগৰ বাবে আহ্বান জনায়। তেওঁ কয় যে অসমত উদ্যোগৰ বাবে সৃষ্টি হোৱা অনুকূল পৰিৱেশৰ বাবে বৃহৎ কোম্পানীসমূহে নিজৰ কাৰ্যপন্থা সুচলভাৱে আগবঢ়াই নিবলৈ সমৰ্থ হৈছে। মুখ্যমন্ত্ৰীয়ে শ্ৰীজুনেজাক শেহতীয়াকৈ প্ৰৱাসী ভাৰতীয় সন্মান বঁটা 2025 লাভ কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰে। বিধি বলবৎকাৰী সঞ্চালকালয়ে কামাখ্যা দেৱোত্তৰ বোৰ্ডৰ নামত হোৱা বুজন পৰিমাণৰ ধনৰ কেলেংকাৰী সন্দৰ্ভত কালি দেৱালয় পৰিসৰত ব্যাপক অভিযান চলায়। শক্তিপীঠ কামাখ্যাধামৰ পৰিচালনাৰ বাবে গঠিত কামাখ্যা দেৱোত্তৰ বোৰ্ডৰ 2003ৰ পৰা 2019 চনলৈ প্ৰায় 7,62,00,000 টকাৰ কেলেংকাৰী সংঘটিত হোৱা বুলি অভিযোগ উঠিছে। এই সন্দৰ্ভত পূৰ্বতে অপৰাধ অনুসন্ধান সংস্থাটোৰ এটা গোচৰ ৰুজু কৰি বোৰ্ডৰ বিষয়ববীয়াসকলৰ বিৰুদ্ধে তদন্ত চলোৱা হৈছে। পাছত গোচৰটো বিধি বলবৎকাৰী সঞ্চালকালয়লৈ হস্তান্তৰ কৰা হৈছিল। অসম সাহিত্য সভাৰ সপ্তমতম দ্বিবাৰ্ষিক পাঠশালা অধিৱেশনৰ প্ৰস্তুতি পূৰ্ণগতিত চলি আছে। অহা 31 জানুৱাৰীৰ পৰা 4 ফেব্ৰুৱাৰীলৈ ভট্টদেৱ ক্ষেত্ৰত হ'বলগীয়া সভাৰ অধিৱেশনৰ বাবে এইবাৰ 6 কোটি টকাৰ বাজেট ধাৰ্য কৰা হৈছে। অধিৱেশনৰ আদৰণি সমিতিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে প্ৰকাশ কৰা মতে এইবাৰ অধিৱেশনত সকলো প্ৰতিনিধিক বিনামূলীয়াকৈ ভ্ৰাম্যমান থিয়েটাৰ দেখুওৱাৰ ব্যৱস্থা কৰা হৈছে। ভ্ৰাম্যমান আৰু যাত্ৰা পাৰ্টিৰ জন্মস্থান বজালি হোৱা হেতুকে অধিৱেশনত যাত্ৰা পাৰ্টিৰ নাট প্ৰদৰ্শনৰো ব্যৱস্থা কৰা হৈছে। আনহাতে ইতিহাস সন্মিলন, বুৰঞ্জী সন্মিলন, বিভিন্ন জনগোষ্ঠীয় নৃত্যৰে সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ কৰাৰ বাবে 5খন মঞ্চ সাজু কৰি তোলা হৈছে। অধিৱেশনত অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতিক আদৰিবলৈ 20,00,000 টকাৰ বাজেটেৰে সাংস্কৃতিক শোভাযাত্ৰাৰ প্ৰস্তুতি চলোৱা বুলিও শ্ৰীদাসে প্ৰকাশ কৰিছে। অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশনৰ প্ৰস্তুতি সন্দৰ্ভত আদৰণি সমিতিৰ সভাপতিগৰাকীয়ে এইদৰে কয়।
বাজেট পূৰ্বতে বহু আছিলে, কিন্তু আমি এতিয়া 6 কোটি টকাৰ ভিতৰত সাহিত্য সভাখন আমি পাৰ কৰি নিম, কাৰণ লখিমপুৰতো 6 কোটি টকা খৰচ হৈছিলে। ভ্ৰাম্যমানৰ জন্ম যিহেতু বজালি, গতিকে আমি প্ৰতিনিধিসকলক বিনামূলীয়াকৈ আমি ভ্ৰাম্যমান নাটক আমি দেখুওৱাৰ ব্যৱস্থা কৰিছো। যাত্ৰা পথাই ভ্ৰাম্যমান হৈছিলে, গতিকে যাত্ৰা প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছো। এনেকুৱাকৈ বিভিন্ন ধৰণৰ ইতিহাস সন্মিলন, বুৰঞ্জী সন্মিলন, বিভিন্ন যিসমূহ শিতান, বিভিন্ন জনগোষ্ঠীয় নৃত্যকে আদি কৰি সাংস্কৃতিক কাৰ্যসূচীকে আদি কৰি, আৰু লগতে উল্লেখযোগ্য সভাপতিক আদৰণি জনোৱাৰ বাবে সৰ্ববৃহৎ এক শোভাযাত্ৰাৰ আয়োজন কৰা হৈছে। গতিকে মই ভাবো শোভাযাত্ৰাখনো অসমৰ ভিতৰত চাবলগীয়া শোভাযাত্ৰা হ'ব। 5খন মঞ্চত আমাৰ কাৰ্যসূচী চলি থাকিব। মূল মঞ্চৰ উপৰিও জনগোষ্ঠীয় সাংস্কৃতিক মঞ্চ থাকিব, বিজ্ঞানৰ মঞ্চ থাকিব, কবি মঞ্চ থাকিব, তেনেকুৱাকৈ আমাৰ বজালীহাট মঞ্চ থাকিব, এনেকুৱা 5খন মঞ্চত কাৰ্যসূচী চলি থাকিব। এই বিজ্ঞান মেলা যাতে চাই আৰু বিজ্ঞানৰ ছাত্ৰ ছাত্ৰীসকলে দুবাৰকৈ যাতে এই প্ৰদৰ্শনী চাই তাৰ কাৰণে আহ্বান জনাইছো।
বাক্সা জিলাৰ ভাৰত ভূটান সীমান্তৰ সুবনখাটাত 8দিনীয়াকৈ অনুষ্ঠিত ত্ৰয়োদশ ভাৰত ভূটান মৈত্ৰী মেলা আৰু 73 সংখ্যক মাঘ মেলাৰ আজি সামৰণি পৰিব। মেলাৰ প্ৰতিটো দিনতে অগণন লোকৰ সমাগম হোৱা পৰিলক্ষিত হয়। বড়ো, ৰাভা, গোৰ্খা, চাওতালি, কোচ ৰাজবংশীকে ধৰি বিভিন্ন জনগোষ্ঠীৰ লোকে মেলাৰ সৈতে সংগতি ৰাখি আয়োজিত সাংস্কৃতিক অনুষ্ঠানত নৃত্য গীত পৰিৱেশন কৰে। বংগোপসাগৰৰ শীতল বতাহ বাংলাদেশৰ মাজেৰে উত্তৰ পূৰ্বাঞ্চলত প্ৰৱেশ কৰাত কালি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ তাপমাত্ৰা নিম্নগামী হয়। ইয়াৰ ফলত উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইত কালি ঘন কুঁৱলীৰ আচ্ছাদন পৰা দেখা যায়। গুৱাহাটী মহানগৰীতো কালি পুৱা প্ৰায় 9 বজাৰ পৰাই ডাঠ কুঁৱলী পৰা পৰিলক্ষিত হয়। ইয়াৰ ফলত দৃশ্যমানতা হ্ৰাস পোৱাত কালি বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ পৰা যাবলগীয়া যাবলগীয়া আৰু আহিবলগীয়া ভালেকেইখন বিমানৰ যাত্ৰা এঘণ্টাৰ পৰা পাঁচ ঘণ্টা পৰ্যন্ত বিলম্ব হয়। কালি শিলচৰ আৰু ইম্ফল বিমান বন্দৰতো দৃশ্যমানতা হ্ৰাস পোৱাত কেইবাখনো বিমানৰ যাত্ৰা বাতিল কৰিবলগীয়া হয়। কলকাতাৰ নেতাজী সুভাষ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰাও ভালেকেইখন বিমানৰ উৰণ বাতিল অথবা বিলম্ব হয়। আজি পুৱাৰ ভাগতো গুৱাহাটীত ডাঠ কুঁৱলী পৰাৰ পৰিলক্ষিত হৈছে। আমালৈ অহা বাতৰি অনুসৰি বৰ্জৰ বিমান বন্দৰত উত্তৰ ভাৰত আৰু পূব ভাৰতৰ পৰা অহা বিমানসমূহ এঘণ্টাৰ পৰা দুঘণ্টা পৰ্যন্ত বিলম্ব হৈছে। অৱশ্যে বাংগালুৰু আৰু চেন্নাইৰ পৰা অহা বিমানসমূহ প্ৰায় নিৰ্ধাৰিত সময়মতেই চলি আছে। বৰ্জৰ আঞ্চলিক বতৰ বিজ্ঞান প্ৰতিষ্ঠানে জনোৱা মতে গুৱাহাটীৰ আজি সৰ্বোচ্চ তাপমাত্ৰা স্বাভাৱিকতকৈ 4.6 ডিগ্ৰী চেলছিয়াছ কম হ'ব আৰু সৰ্বোচ্চ তাপমাত্ৰা 19 ডিগ্ৰী চেলছিয়াছৰ আশে পাশে থকাৰ সম্ভাৱনা আছে। অৱশ্যে সৰ্বনিম্ন তাপমাত্ৰা 15 ডিগ্ৰী চেলছিয়াছৰ আশে পাশে থাকিব। উত্তৰ পূৰ্বাঞ্চলৰ চহৰসমূহৰ ভিতৰত কালি কোহিমাত সৰ্বনিম্ন তাপমাত্ৰা 5.6 ডিগ্ৰী, শ্বিলঙত 7 ডিগ্ৰী, ইম্ফলত 7.5 ডিগ্ৰী আৰু উত্তৰ লখিমপুৰত 9.3 ডিগ্ৰী চেলছিয়াছ ৰেকৰ্ড কৰা হয়। বতৰ বিজ্ঞান প্ৰতিষ্ঠানে জনোৱা মতে আজি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ বতৰ ঘাইকৈ ফৰকাল থাকিব যদিও অৰুণাচল প্ৰদেশৰ কেতবোৰ ঠাইত পাতলীয়া ধৰণৰ বৰষুণৰ সম্ভাৱনা আছে। আটাইকেইখন ৰাজ্যতে আজি দুপৰীয়ালৈ ঘন কুঁৱলী পৰাৰ সম্ভাৱনা আছে। কালি গুৱাহাটীৰ সৰ্বোচ্চ তাপমাত্ৰা আছিল 19.3 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা আছিল 15.1 ডিগ্ৰী চেলছিয়াছ। ৰিক্টাৰ স্কেলত 4.8 প্ৰাবল্যৰ এটা ভূমিকম্পই যোৱা নিশা অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ আন কেইখনমান ৰাজ্য জোকাৰি যায়। ৰাষ্ট্ৰীয় ভূকম্পন বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি মণিপুৰৰ আন্তৰ্জাতিক সীমান্তৰ পৰা প্ৰায় 100 কিলোমিটাৰ পূবে ম্যানমাৰৰ ছেডং অঞ্চলত ভূপৃষ্ঠৰ পৰা 106 কিলোমিটাৰ গভীৰতাত এই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল। ভূমিকম্পৰ ফলত ধন জন হানি হোৱাৰ কোনো তথ্য পোৱা হোৱা নাই। এতিয়া আহক অংকুৰজ্যোতি শৰ্মাৰ সৈতে গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
গুৱাহাটীৰ পৰা আজি প্ৰকাশিত প্ৰাকেইখন বাতৰি কাকতে কামাখ্যাধামত দেউত্তৰ বৰ্ডৰ জালিয়াতিক লৈ বিধি বলবৎকাৰী সঞ্চালকালয়ে চলোৱা অভিযান সন্দৰ্ভত প্ৰথম পৃষ্ঠাত আলোকচিত্ৰসহ ভিন ভিন শিৰোনামাৰে বাতৰি প্ৰকাশ কৰিছে। 99.1 লাখ ভোটদাতাৰে ভাৰতে বিশ্ব অভিলেখ গঢ়া সন্দৰ্ভত দৈনিক জনভূমি কাকতে এটা বাতৰি প্ৰথম পৃষ্ঠাত স্থান দিছে। প্ৰয়াগৰাজত চলি থকা কুম্ভমেলাত অসমীয়া বস্ত্ৰশিল্প শীতল পাতিশিল্পৰ প্ৰদৰ্শন অনুষ্ঠিত হৈছে। এই বাতৰিটো দৈনিক অসম কাকতে আলোকচিত্ৰ সহকাৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সচিব বিক্ৰম মিশ্ৰীয়ে অহা 26 জানুৱাৰীৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে চীনলৈ ৰাওনা হ'ব। এই বাতৰিটো দি আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ৰাজ্য চৰকাৰে 20 বছৰৰ বাবে বণ্ড বন্ধকত থৈ 28 জানুৱাৰীত পুনৰ 500 কোটি টকাৰ ঋণ ল'ব। এই বাতৰিটো আজি প্ৰকাশিত প্ৰাগেইখন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। পাকিস্তানৰ চোৰাংচোৱা সংস্থা ISIৰ মুৰব্বীয়ে বাংলাদেশৰ ৰংপুৰত উপস্থিত হৈ বৈঠক অনুষ্ঠিত কৰিছে। এই বাতৰিটো নিয়মীয়া বাৰ্তা কাকতে আলোকচিত্ৰসহ প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। জাপানৰ অছাকাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰোড শ্বত অংশগ্ৰহণ কৰি 80 গৰাকী উদ্যোগীক এডভান্টেজ আছামলৈ আমন্ত্ৰণ জনোৱাৰ সন্দৰ্ভত গুৱাহাটীৰ পৰা আজি প্ৰকাশিত প্ৰাগেইখন কাকতে প্ৰথম পৃষ্ঠাত আলোকচিত্ৰসহ এটা বাতৰি প্ৰকাশ কৰিছে। ৰাজ্যত 27 জানুৱাৰীলৈ শীতৰ প্ৰকোপ অব্যাহত থকাৰ সম্ভাৱনা আছে। এই বাতৰিটো অসম খবৰ কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। আলফা স্বাধীনৰ প্ৰাক্তন নেতা দৃষ্টি ৰাজকোৱাই বিজেপি দলত যোগদান কৰাৰ সম্ভাৱনা আছে। এই বাতৰিটো আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এতিয়া পুনৰ বাতৰিৰ মাজলৈ ঘূৰি যাওঁ।
ধন্যবাদ অংকুৰ। গুৱাহাটী ক্ৰীড়া সন্থাই আসন্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ জৰিয়তে ৰাজ্যৰ ফুটবল খেলুৱৈসকলৰ বিকাশৰ বাবে অভিলাষী আঁচনি গ্ৰহণ কৰিছে। এই আঁচনি অনুযায়ী বৰদলৈ ট্ৰফীত উন্নত প্ৰদৰ্শন কৰা 19 বছৰ অনুৰ্ধৰ খেলুৱৈৰে গঠিত এটা দলক উচ্চ পৰ্যায়ৰ প্ৰশিক্ষণৰ বাবে স্পেইনলৈ প্ৰেৰণ কৰা হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। ৰাজ্যত 76 সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ প্ৰস্তুতি অব্যাহত। গণৰাজ্য দিৱসৰ পতাকা উত্তোলন সূচী ঘোষণা। কামাখ্যা দেৱোত্তৰ বৰ্ডৰ নামত হোৱা বুজন পৰিমাণৰ ধনৰ কেলেংকাৰী সন্দৰ্ভত বিধি বলবৎকাৰী সঞ্চালকালয়ৰ অভিযান। বংগোপসাগৰৰ শীতল বতাহৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ তাপমাত্ৰা নিম্নগামী। ৰাজ্যৰ বিভিন্ন প্ৰান্তত যোৱা নিশা মজলীয়া ভূমিকম্পৰ জোকাৰণি। আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতাত উন্নত প্ৰদৰ্শন কৰা 19 বছৰ অনুৰ্ধ খেলুৱৈৰ এটা দলক প্ৰশিক্ষণৰ বাবে স্পেইনলৈ প্ৰেৰণৰ সিদ্ধান্ত। আমাৰ এতিয়াৰ বাতৰি ইমানতেই অন্ত পৰিল। আমাৰ পৰৱৰ্তী মুখ্য বাতৰি পুৱা 10 বজাত শুনিবলৈ পাব।